Ea, akak bani. Batori khoyte moi Oruni Magusami. Etia pradhan batori khomu hol. Pradhanmantri Narendra Modi aji akak bani mon ki bat onusthanor joriyote Kargil bijoy divas upolokkhe dekhor sahoki khoydikokolok smoron kore. INS Mohindragiri namor attyadhunik juddho jahaj atmanirbhor bharotor bordhito shoktir pratik buli pradhanmantri obhihit korise. অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে এতিয়াও দহখন জিলাৰ 810খন গাঁও বানত ডুব গৈ আছে। প্ৰধানমন্ত্ৰীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি অসমৰ বান পৰিস্থিতিৰ বুজ লয় আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। ঊনৈছশ নিৰানব্বৈ চনত কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে দেশে প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবে 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ সমৰ্থ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহান জনায়। কাৰ্গিল বিজয় দিৱসৰ সৈতে সংগতি ৰাখি যোৱা 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিশেষ শৌৰ্য বিজয় যাত্ৰা উলিওৱা হৈছে আৰু আজি মটৰচাইকেল শোভাযাত্ৰা দ্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। তেওঁ কয় যে এটা যাত্ৰা এখন ৰাষ্ট্ৰ একেটা অভিবাদন বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলিও অভিহিত কৰে।
रक्षा उत्पादन हो, रक्षा निर्यात हो या मित्र देशों के साथ राजनीतिक सहयोग, भारत लगातार नई ऊंचाइयों की ओर बढ़ रहा है। इस महीने की शुरुआत में मैं इंडोनेशिया में था जहां ब्रह्मोस और अस्त्र मिसाइलों के लिए एक बड़ा समझौता हुआ है। दुनिया का भरोसा भारत के रक्षा उपकरणों और तकनीक पर बढ़ रहा है।
প্ৰধানমন্ত্ৰীয়ে কেটছ দ্য ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি দিয়া হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোকে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰ উদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিদ্ধি জিলাত 1500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাৰসিংপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰি ৰখাৰ ব্যৱস্থাও গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নান্দালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীসকলে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পি ভি সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ফ'কেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনায়।
हथ करगे से बना हर परिधान किसी न किसी क्षेत्र समुदाय और इससे जुड़े असंख्य लोगों की कहानी को सामने लाता है। ये वो लोग हैं जो गर्व के साथ भारत की सांस्कृतिक विरासत को संजोने में जुटे हैं। आज के दिन मेरा आग्रह है कि हम हस्तकला को प्रोत्साहित कर अपने बुनकर साथियों का सम्मान करें। आइए हम वोकल फॉर लोकल की भावना को और सशक्त करें।
মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে কাৰ্গিল বিজয় দিৱস হৈছে ভাৰতীয় সেনাৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক। তেওঁ কয় যে 1999 চনত হিমালয়ৰ বৰফাবৃত পৰ্বতৰ সুউচ্চ স্থানত শত্ৰুপক্ষৰ অৱস্থান আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজত ভাৰতৰ সাহসী জোৱানসকলে অপাৰেচন বিজয়ৰ জৰিয়তে শত্ৰুক নিশ্চিহ্ন কৰিবলৈ সমৰ্থ হৈছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো এই দিৱস উপলক্ষে কাৰ্গিলত নিহত বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত শ্ৰীবিৰলাই কাৰ্গিল যুদ্ধৰ জোৱানসকলৰ অদম্য সাহস আৰু অটল সমৰ্পণে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 3 জন আৰু চৰাইদেউত 1 জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশুখাদ্য যোগানৰো ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতে আৰু অসমৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে কয় যে তেওঁ সম্প্ৰতি ডিব্ৰুগড়তে আছে আৰু বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰি আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে অসমক সদায় হৃদয়ত বিশেষ স্থান দি আহিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ ক্ষীপ্ৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি অনুযায়ী আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে আৰু দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি আছে। শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে বিপদৰ এই মুহূৰ্তত অসমৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে আৰু উদ্ধাৰ তথা পুনৰ্বাসনৰ বাবে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। ভাৰতে কালি একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰে। জিম্বাবৱে 220 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 219 ৰাণ কৰে। উল্লেখযোগ্য যে ভাৰতে শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবৱেৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। INS মহেন্দ্ৰগিৰি নামৰ অত্যাধুনিক যুদ্ধজাহাজ আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি অসমৰ বান পৰিস্থিতিৰ বুজ লয় আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।